Good evening. Itu Agashvani Kohima. Samlaga khobor puri asi mkong nongla. Pohela headlines. Chief Minister Nipiriba Finance Commission proposal over Chinta Bhavanado Union Finance Minister Lukuti Janai Dise. Nagaland Cabinet pa Political Affairs Subcommittee Banakina Center Lukuti Shamil Takut Kuridibula Se. Minister KJ Kenny Bra Kwisi ki Delhi di Charja Kuria Basudi FNT over Janai Dibula State Bra Omitra Kiasi Aro Manipuri President's Role to Hatai Dise. Itia Pura Khobar. Chief Minister Nipiriba Union Finance Minister Nirmala Sitharaman Lokoti Aji Nai Delhi Di Lokorise. Ekta social media post Sri Riyupra Kwisi, Taiba 16th Finance Commission Recommendation, Janba Revenue Deficit Grant Discontinue Kuregina Nagaland County Tax Devolution Committee Kuriti Apo Chinta Bhavana Janai Dise. Chief Minister Ba Srimati Sitharaman Lokoti Maddati Boli Vishwas Diya Karnebi Mon Khushi Janai Se. Nagaland Cabinet pra akta Political Affairs Subcommittee banai gina Center lokoti political shamil takot kori diboli aro state laga dorkar issues samna koribole ase itudu Parliamentary Office Minister aro State Spokesperson KG Kenebra aji Kohimadi press briefing samadi koikina fasla du jakali cabinet meeting di banai si koise Sri Kenebra koise ke subcommittee di Chief Minister du convener hisab aro Members of Parliament, Deputy Chief Ministers, aro Cabinet Ministers loko dusra kan milai gina se. State spokesperson ba janai disi ke kisaman subcommittee members de Chief Minister ba loi gina itia National Capital de Free Movement Regime aro Protected Area Permit wapas lagai tibule loko jurea chinta bhavana kan uthai de gina center loko de state idu impact sai tibule onorot kuria se.
We'll also be taking up issues on the FMR, the free movement regime, and also the protected area permit issue. And the political affairs subcommittee will be persuading the center to review their imposition of especially the PAP, because this is affecting us in some ways.
Oil and natural gas exploration laka issue di Sri Kenebra kwisi ke court verdict diri kuri libi cabinet ba oil and gas exploration to constitutional guarantee hisabi proceed kuri bili fasla banaise.
The cabinet had decided that this time, basing on our rights as guaranteed in the constitution, we will be going ahead in our venture to explore and exploit our natural resources.
Minister Kenny Brachan IDC, Cabinet Ban Nagaland Laka Land Holding System Logo Jure Issues, Bishidir Rokhai Rakhya Khan Sai Jai Se. Darba Kusiki Land Revenue Department Ba Proposal Review Korea Pasudi, State Worker Ba Non Cadastral Aro Government Occupied Lands Regulate Koribale Noton Adesh D. Se. Minister for Parliamentary Affairs, our state spokesperson, KG Kenibra Kwisi, Diribra Roki Rakya, Frontier Nagaland Territorial Authority, FNTA Sudu, Eastern Nagaland People's Organization Ba Uthaidia Basudi, Itia, India Sarkar Lokodi, Charcha Korea Se. Kobramano Kanlokodi, Ajikoimari Guta Kurita Bajanaisi, Political Affairs Subcommittee, di, Chief Minister Ba Loikina, Ministry of Home Affairs Laka Officials Lokut, Aji Naidili di Meeting Rakya Se. Sri Kenibra, Umid Janai Disi, Proposed FNTA, Banai Dibuli Karni Center Ba February Pangsh Tarik, Janai Diadi, State Sarkar Ba Asha Rakya Se.
Keep our fingers crossed that the government of India will announce something on the 5th, that is tomorrow, on the long enduring issue of creating a new entity, that is the FNTA.
President Draupadi Murmu bra Manipuri President's Rule do Ajibra Loigina Hatai Disi Jondu Jasal 13th February di Lagai Disi. Home Ministry ba Ituluku Juria di Ekta Kazet Notification issue kurise. BJP Leader Y. Khemchand Singh bra Chief Minister Manipur Hisabi Aji Shabat Loise. Governor Ajay Kumar Bhalla bra Out of Office aru Secrecy do Talukut Administer kurise. World Cancer Din do Aji Manai Se. Din do Hutai Sal February 4 Tarik Manai Gina Cancer Janane Parhai Dibili Aru Ito Rokhai Gina Detect Korea Ilaj Kuri Gina Rakhibali Monot Haidi Ase. Ito Sal World Cancer Din Laga Theme United by Unique Pra Manukhan Logode Dikpal Kuri Gina Tai Khan Kahane Do Bachit Laga Sabsi Dorkari Rakhidi Ase. Health or Family Welfare Minister Jagat Prakash Nahata Braji Kwese Ito Din Maniabra Cancer Survivors Logode Mada Dibuli Aru Ekta Bhal Samaj Karne Hutai Hisabi Screening Kuribali Lage. আকাশবাণী কোহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কোৰ কোহিমা দি ফল' কৰিবি। আপুনি খান পৰা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা ভি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। ডেপুটি চিফ মিনিষ্টাৰ টি আৰ জেলিয়াং পৰা আজি কমিউনিটি আৰু ষ্টেট উন্নতি দি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন চাকা দৰকাৰ কাম লগা জনাই দিছে। চাকিচাং ষ্টুডেণ্টছ ইউনিয়ন চি এছ ইউ লগা 79th জেনেৰেল কনফাৰেন্স ফেক ডিষ্ট্ৰিক্টি কোঠাগুৰি তাৰপৰা ষ্টুডেণ্ট বডিজ খান চি এছ ইউ নিচিনা পৰা লিডাৰশ্বিপ আৰু ভেলিউজ শিকাই আছে কৈছে। তাৰপৰা কৈছে কি জ্ঞান বা জাৰি ৰাখিয়া প্ৰকাশিটো কালচাৰ আৰু ভেলিউজ দি খাৰা থাকি আছে।
Equips us to compete and progress, while culture anchors us to our root. When knowledge is guided by cultural values, it strengthens our identity and ensures development reaches us. I encourage our students to pursue excellent education while proudly preserving our language, tradition and customary practices.
ফেক ডিষ্ট্ৰিক্ট লগা উন্নতি পটেনচিয়েল জনাই কিনে ডেপুটি চি এম বা কৈছে কি চৰকাৰ বা ৰাস্তা কানেক্টিভিটি মাৰ্কেট এক্সেছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বা ডিষ্ট্ৰিক্টটো ষ্টেট লগা গ্ৰ'থ ফ্ৰেমৱৰ্ক লগতে মিলাই দিবলৈ ধ্যান ৰাখি আছে। ইউনিয়ন কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ পীয়ুষ গোৱেল বা কৈছে হিষ্টৰিক ইণ্ডিয়া আৰু ইউ এছ ট্ৰেড ডিল পৰা দুয়োটা দেশ মাজেদি ৰিষ্টা মজবুত কৰি দিবলৈ একটা দৰকাৰ গাদাম উঠাই দি কিনে 2047 ডাক্তি বিকশিত বাহাৰত হবলৈ ইণ্ডিয়া লগা চাফাৰ বঢ়াই দি আছে। লোকসভা দি একটা ষ্টেটমেণ্ট দি কিনে শ্ৰী গোৱেল পৰা কৈছে ইটো ট্ৰেড এগ্ৰিমেণ্টছো অপজিশ্যন পৰা হাল্লা কোলা কৰি আছামাই দি ৰাখি কিনে বাহাৰত পৰা নিচুৰ ইচ্ছাকাণ্ড চেঞ্চিটিভ ছেক্টৰ্ছ আৰু বিচিডো এগ্ৰিকালচাৰ আৰু ডেইৰী দি কামিয়াব কৰি দিবলৈ সুৰক্ষা ৰাখি আছে।
फरवरी 2026 को प्रधानमंत्री जी और अमरीकी राष्ट्रपति डोनाल्ड ट्रंप के द्विपक्षीय और अंतर्राष्ट्रीय महत्व के कई मुद्दों पर फोन पर चर्चा की। इसके बाद राष्ट्रपति ट्रंप ने अमरीका को किए जाने वाले भारतीय निर्यात की दर घटाकर 18% करने की घोषणा। मैं इस बात पर जोर देना चाहता हूँ कि यह अमरीका द्वारा प्रतिस्पर्धी देशों पर लगाए गए टैरिफ से कम।
একদিন ৰখীয়া অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো ডাবাশিছ ডি পিচ কোহিমা ডিষ্ট্ৰিক্ট কাৰণে যোৱাকালি কোহিমা দি এডমিনিষ্ট্ৰেটিভ জুডিচিয়েল আৰু গভৰ্ণেন্স কাম লগা সমাজ তাকত কৰি দিবলৈ ৰাখিছে। ডেপুটি কমিশ্যনাৰ কোহিমা বিহীনক পুজেম্ৰা ডাক সমাজ দি ডাবাশি ইনষ্টিটিউচন লগা ইতিহাস দৰকাৰ জাননী দি কিনে ডি পিচ লগা ইণ্টিগ্ৰিটি নিউট্ৰেলিটি আৰু চব একে ৰাখিবলৈ অনুৰোধ দি বদলাভ কৰিয়া সমাজ আৰু এডমিনিষ্ট্ৰেটিভ মামলা লগত দি এডাপ্ট কৰিবলৈ জনাইছে। ছেচনছ খান ডিষ্ট্ৰিক্ট অফিচিয়েলছ পৰা ৰাখি কিনে ডাবাশি ইনষ্টিটিউচন ভিলেজ কাউন্সিল এক্ট 1978 বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনছ এক্ট 1873 এতিয়া থাকে ডি পিচ লগা এডমিনিষ্ট্ৰেটিভ কাম আৰু কাষ্টমাৰী ন্যায় আৰু লিগেল প্ৰচিজাৰ্ছ চুৰু কৰিয়া আৰু ইভালুৱেশ্যন লগা জনাই দিছে। এডভাইজাৰ ফৰ স্কুল এডুকেশ্যন আৰু এছ চি ই আৰ টি ডক্টৰ কে খ্ৰীলি হমিৰা কে এম চি ডাম্পিং চাইট দি জে ৰজ মেৰিমাদি জাগালি যাই কিনে স্বচ্ছ ভাৰত মিছন আৰ্বান 2.0 ডাম্প চাইট ৰিমিটিয়েশ্যন এক্সেলেৰেশ্যন প্ৰগ্ৰাম নিচিদে এতিয়া লিকাচি ৱেষ্ট ৰিমিটিয়েশ্যন কাম জাৰি থাকিয়াটো চাই যাছে। মিছন ডাইৰেক্টৰ আৰু অফিচিয়েলছ কান কোহিমা মিউনিচিপেল কাউন্সিল পৰা কৈছে কি ৰিমিটিয়েশ্যন কাম পৰা কোহিমাদো ডাম্প চাইট ফ্ৰী চিডি বনাই দি বুলি মিনিষ্ট্ৰী বা সামাই মিলাই দিয়া মাজেদি কামটো খতম হবলৈ আছে। ডক্টৰ হিউমি পৰা অফিচিয়েলছ লগতে কামটো জল্দি কৰিবলৈ অনুৰোধ কৰি জনতাখন লগতে নিজৰ ঘৰ দি কাচিৰা ছাপৰা আলাক আলাক কৰি দিয়া নিয়ম চলাবলৈ অনুৰোধ কৰিছে। আৰু নাগালেণ্ড ইকনমিক্স আৰু ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট পৰা ষ্টেট ৱাইড স্পেচিয়েল ড্ৰাইভটো পুৰণা বাৰ্থ আৰু ডেথ চাৰ্টিফিকেটটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু ডিজিটাইজেশ্যন দি কালিৰ পৰা শুৰু কৰি দিবলৈ আছে। ড্ৰাইভটো নাগালেণ্ডৰ চব ৰেজিষ্ট্ৰেশ্যন ইউনিটছ দি 20 February জাৰি ৰাখিবলৈ আছে। জানতা কাৰণ বা পুৰণা মেনুৱেল চাৰ্টিফিকেটছ কাৰণে নিজৰ ৰেজিষ্ট্ৰাৰ লগতে ডিজিটাইজেশ্যন নিমিতে যাবলৈ পাৰিব। এচিষ্টেঞ্চ কাৰণে অফিচ থাকিয়া সামাই দি হেল্পলাইন নম্বৰ 7005404269 কণ্টেক্ট কৰিবলৈ পাৰিব। খবৰ শ্ৰেষ্ঠ হেডলাইনছ দুবাৰ জনাই দি আছে। চিফ মিনিষ্টাৰ নিপিয়ৰিঅ'ৰ পৰা ফাইনেন্স কমিশ্যন প্ৰপজেলৰ ওপৰত চিন্তা ভাবনা দু ইউনিয়ন ফাইনান্স মিনিষ্টার লগতে জানাই দিছে। নাগাল্যান্ড ক্যাবিনেট পলিটিক্যাল অ্যাফেয়ার্স সাব কমিটি বানাই কিনে সেন্টার লগতে সামিল তাকত করে দিব আছে। মিনিষ্টার কে টি কেনির কৈছে দিল্লীতে চর্চা করে পাশুদি এফ এন টি ওপর জানাই দিব স্টেট বা উমিদ রাখি আছে আর মণিপুরী প্রেসিডেন্স রোল দো হাতাই দিছে। ইটোর আজি চামলগা খবর ইমান শেষ করে আছি, শুনে থাকবি আহিয়াকালি ফুজ 7:25 মিনিটে নাগামিজ খবর আনি দিবলে আছে।